হবকুক ভাববাদী পুস্তক এক অধ্যায়। ভাববাদী হবকুকে দৰ্শনত পোৱা গভীৰ বাক্য। ভাববাদী হবকুকে ঘোষণা কৰা বাৰ্তা গৃহীত কৰিলে, হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম আৰু আপুনি নুশুনাকৈ থাকিব? মই আপোনাৰ আগত অত্যাচাৰ ভয়ত কাতৰোক্তি কৰিছো, কিন্তু আপুনি মোক ৰক্ষা নকৰে। আপুনি মোক কিয় অপৰাধ আৰু অন্যায় কাৰ্যৰ চাব দিছে? মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈ আছে, ইয়াত বিৰোধ আৰু বিবাদ বৃদ্ধি পাইছে, সেইকাৰণে বিধান দুৰ্বল হৈছে আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে ভুল বিচাৰ হয়। দেশীয় লোকসকলক চোৱা আৰু পৰীক্ষা কৰা, আচৰিত আৰু বিস্মিত হোৱা, কাৰণ মই তোমালোকৰ দিনত নিশ্চয় এনে কাৰ্য কৰিম, যি কাৰ্য তোমালোকৰ আগত প্ৰকাশ হ'লেও তোমালোকে বিশ্বাস নকৰিবা। কাৰণ চোৱা, দেশৰ হিংসু আৰু অবিবেচক কলডিয়াসকলক মই তুলি ধৰিবলৈ উদ্যত। তেওঁলোকে পৃথিৱীৰ প্ৰস্তয়েদি যাত্ৰা কৰি যিবোৰ তেওঁলোকৰ নহয় সেইবোৰ ঘৰ অধিকাৰ কৰিব। তেওঁলোক ত্ৰাসজনক আৰু ভয়ানক। তেওঁলোকৰ বিচাৰ আৰু ঐশ্বৰ্য তেওঁলোকৰ নিজৰ পৰাই আৰম্ভ হয়। তেওঁলোকৰ ঘোঁৰাবোৰ নাহৰ ফুটুকীয়া বাঘতকৈও দ্ৰুতবেগী আৰু গধূলি পৰৰ ৰাং কুকুৰতকৈও বেগী। সেয়েহে তেওঁলোকৰ ঘোঁৰাবোৰ চাপ মৰা আৰু তেওঁলোকৰ আশ্বৰোহীসকল ইগলে খাবলৈ বেগেৰে উৰি অহাৰ দৰে বহু দূৰৰ পৰা বেগেৰে আহে। তেওঁলোক সকলোৰে অত্যাচাৰ কৰিবলৈ আহে। তেওঁলোক দলে দলে মৰুভূমিৰ বতাহৰ দৰে যায় আৰু তেওঁলোকে বালিৰ দৰে বন্দীসকলক গোট খুৱায়। সেয়েহে তেওঁলোক ৰজাক বিদ্ৰূপ কৰে আৰু শাসনকৰ্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্ৰ হয়। তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে, কাৰণ তেওঁলোকে মাটিৰ দম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়। তাৰ পাছত তেওঁলোকে বতাহৰ দৰে ক্ষিপ্ত গতিৰে আগবাঢ়িব আৰু যিসকলৰ শক্তিয়ে নিজৰ দেৱতা, সেই দুখী লোকসকলৰ ওপৰেৰে পাৰ হ'ব। হে মোৰ ঈশ্বৰ জিহুৱা, মোৰ প্ৰবিত্ৰ জনা, আপুনি অনাদিকালৰে পৰা নাই জানো, আমাৰ মৃত্যু নহ'ব। জিহুৱাই বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে আৰু আপুনি শিল তেওঁলোকক সংশোধন কৰিবলৈ আপুনি প্ৰতিষ্ঠিত হ'ল। পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ দৃষ্টি অতি পবিত্ৰ আৰু আপুনি অনুগ্ৰহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে। তেনেহ'লে আপুনি বিশ্বাসঘাতক কৰা সকললৈ কিয় অনুগ্ৰহেৰে দৃষ্টি কৰিছে? দুষ্ট লোকে নিজতকৈ অধিক ধাৰ্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নীৰৱে থাকে? আপুনি সাগৰৰ মাছৰ দৰে আৰু শাসনকৰ্তা নোহোৱা বগাই যোৱা লতাৰ দৰে মানুহক সৃষ্টি কৰিলে। তেওঁলোকে সকলোকে তেওঁলোকৰ বৰশীৰে তোলে। তেওঁলোকে মাছ ধৰা জালেৰে মানুহক ধৰে আৰু তেওঁলোকক তেওঁলোকৰ জালেৰে গোটায়। এইকাৰণে তেওঁলোকে উৎসাহিত হৈ চিঞৰে আৰু আনন্দ কৰে। সেইকাৰণে তেওঁলোকে নিজৰ মাছ ধৰা জালৰ উদ্দেশ্যে উৎসৰ্গ কৰে আৰু তেওঁলোকৰ জালৰ উদ্দেশ্যে ধূপ জ্বলায়। কাৰণ হৃষ্টপুষ্ট পশুবোৰ তেওঁলোকৰ অংশ আৰু চৰ্বিযুক্ত মাংস তেওঁলোকৰ আহাৰ হয়। সেয়েহে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালী কৰি অবিৰাম দেশীয় লোকসকলক বধ কৰিবনে?